এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলচৰত 23,550 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিশেষ কাৰ্যসূচীলৈ পঞ্জাৱত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত যোৱা বছৰৰ ছেপ্টেম্বৰত আটক কৰা লাডাখৰ নেতা ছনম ৱাংচুকক কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱা বুলি নিৰ্ণয় কৰি দিছে। ৰাছিয়া, চীন আৰু শেহতীয়াকৈ ভাৰতৰ পাছত বাংলাদেশৰ তেল পৰিবাহী জাহাজক হৰ্মুজ প্ৰণালীৰে চলাচল কৰাত ইৰাণে অনুমতি দিছে। আৰু FIH মহিলা হকী বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত 23,550 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বৰাক উপত্যকাৰ উন্নয়নৰ লক্ষ্যৰে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পসমূহৰ ভিতৰত 22,864 কোটি টকা ব্যয়সাপেক্ষ শিলচৰ হাইস্পীড কৰিডৰ, প্ৰায় 565 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শিলচৰ টাউন উৰণ সেতু আৰু 122 কোটি টকা ব্যয়সাপেক্ষ পাথাৰকান্দি কৃষি মহাবিদ্যালয়ো আছে। শিলচৰৰ অম্বিকাপুৰত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়কে ধৰি কেইবাগৰাকীও সাংসদ আৰু বিধায়ক উপস্থিত আছিল। প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণকালতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ শ্ৰীকোণাত নিৰ্মাণ কৰা মিনি সচিবালয় আৰু দাৰগাকোণাৰ মিঠাপানীত অসম চৰকাৰৰ নগৰ আৰু গৃহ নিৰ্মাণ বিভাগৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিশেষ কাৰ্যসূচীলৈ পঞ্জাৱত উপস্থিত হৈছে। তাত তেওঁ কিল্লী চেহলা নামৰ গাঁওখনত বদলাও ৰেলী শীৰ্ষক জনসমাৱেশত অংশগ্ৰহণ কৰিছে। ৰাজ্যখনত অহা বছৰ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সমাৱেশৰ জৰিয়তে বিজেপিয়ে ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি চলাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পঞ্জাৱৰ প্ৰতিজন লোকে পৰিৱৰ্তন বিচাৰিছে, কাৰণ এইখন চৰকাৰে যোদ্ধা, কৃষক আৰু কঠোৰ পৰিশ্ৰমী লোকৰ ৰাজ্যখনক দুৰ্নীতি, ড্ৰাগছ আৰু অপৰাধৰ ৰাজ্য কৰি গঢ়ি তুলিছে। তেওঁ অভিযোগ কৰে যে ৰিমট কণ্ট্ৰলেৰে চলা চৰকাৰ থকা ৰাজ্যখনত আইন শৃংখলা আৰু উন্নয়নৰ নামত একোৱেই দেখা পোৱা নাযায়। কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ছনম ৱাংচুকক আটক কৰি ৰখাৰ আদেশ প্ৰত্যাহাৰ কৰিছে। তেওঁক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত বিগত বৰ্ষৰ ছেপ্টেম্বৰত আটক কৰা হৈছিল। গৃহ মন্ত্ৰালয়ে জানিবলৈ দিছে যে লাডাখলৈ শান্তি, সুস্থিৰতা আৰু পাৰস্পৰিক বিশ্বাস ঘূৰাই আনি সংশ্লিষ্ট পক্ষৰ সৈতে গঠনমূলক আৰু ফলপ্ৰসূ আলোচনা কৰিবলৈ চৰকাৰ দায়বদ্ধ। মন্ত্ৰালয়ে এই সকলো দিশ বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লাডাখৰ বাবে সকলো প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উচ্চ ক্ষমতাসম্পন্ন সমিতি আৰু আন উপযুক্ত মঞ্চৰ জৰিয়তে হোৱা গঠনমূলক আলোচনাৰে অঞ্চলটোৰ সকলো ধৰণৰ সমস্যা সমাধান হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে আশা প্ৰকাশ কৰে। ভাৰত পেট্ৰলিয়ামে আজি প্ৰকাশ কৰে যে ৰন্ধন গেছৰ উপলভ্যতা নিয়মীয়া কৰাৰ ক্ষেত্ৰত কোম্পানীটো সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিষ্ঠানটোৱে ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ যোগান অব্যাহত ৰাখিবৰ বাবে বিতৰকসকলৰ সৈতে অবিৰতভাৱে কাম কৰি আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ কৰ্তৃপক্ষই কয় যে ভাৰতে ৰন্ধন গেছৰ যোগান স্থিৰ ৰাখিবলৈ সমৰ্থ হৈছে। বাৰ্তাটোত কোৱা হয় যে দেশৰ বৰ্ধিত উৎপাদন আৰু শক্তিশালী ৰাষ্ট্ৰীয় বিতৰণ ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকসকলক ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰি অহা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক তামিলনাডুৰ মহেন্দ্ৰগিৰি ইছৰোৰ নিক্ষেপণ চৌহদৰ পৰা সাগৰ পৃষ্ঠত 22 টন ওজনৰ CE-20 ক্ৰায়জেনিক ইঞ্জিনৰ সফল পৰীক্ষণৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই সফল পৰীক্ষণে ইঞ্জিনটোৰ বহিঃ সুৰক্ষা ব্যৱস্থা আৰু বহুতৰপীয়া প্ৰজ্বলনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই সফল পৰীক্ষণে দেশৰ উন্নত ক্ৰায়জেনিক নিক্ষেপণৰ সামৰ্থ্য বৃদ্ধি হোৱাৰ ফলত LVM-3 আঁচনিৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে। ৰাছিয়া, চীন আৰু শেহতীয়াকৈ ভাৰতৰ পাছত বাংলাদেশৰ তেল পৰিবাহী জাহাজক হৰ্মুজ প্ৰণালীৰে চলাচল কৰাত ইৰাণে অনুমতি দিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিত সম্প্ৰতি ইৰাণে হৰ্মুজ প্ৰণালী বন্ধ কৰি দিয়াত বিশ্বজুৰি ইন্ধন সৰবৰাহত ব্যাঘাত জন্মিছে। বাংলাদেশৰ ঢাকাত থকা ইৰাণৰ ৰাষ্ট্ৰদূত জলিল ৰহিমী জাহানাবাদীয়ে কালি প্ৰকাশ কৰে যে হৰ্মুজ প্ৰণালীৰে বাংলাদেশলৈ তেল পৰিবাহী জাহাজ অহাত তেহৰাণৰ আপত্তি নাই। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান আৰু শক্তিমন্ত্ৰী ইকবাল হাছান মহম্মদে কৰা অনুৰোধৰ পাছতে তেহৰাণে এই সিদ্ধান্ত লয়। যুৱ সংগমৰ ষষ্ঠ পৰ্যায়ৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে। এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অধীনত আয়োজন কৰা এই পদক্ষেপত অংশগ্ৰহণৰ বাবে শিক্ষা মন্ত্ৰালয়ে সমগ্ৰ দেশৰ যুৱচামক আমন্ত্ৰণ জনাইছে। অহা 18 মাৰ্চ পঞ্জীয়নৰ অন্তিম দিন। আগ্ৰহীসকলে ebsb.aicteindia.org ৱেবছাইটৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। এই কাৰ্যসূচীয়ে যুৱ অংশগ্ৰহণকাৰীসকলক বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণৰ জৰিয়তে দেশৰ বৰ্ণিল সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ অভিজ্ঞতা লাভৰ সুযোগ প্ৰদান কৰিব। কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কয় যে দেশৰ সকলো সৰু বৰ সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। শ্ৰীৰিজিজুৱে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰি কয় যে সকলো আঁচনি আৰু কাম কাজ যাতে স্বচ্ছ, নিকা আৰু সকলোকে সামৰি কাৰ্যকৰী কৰিব পৰা যায় তাৰ বাবে চৰকাৰে বিশেষ চকু ৰাখিছে। শ্ৰীৰিজিজুৱে লগতে কয় যে চৰকাৰে সমন্বয়, ন্যায় আৰু সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ নীতি সাৰোগত কৰি কামত অগ্ৰসৰ হ'ব। ইৰাকৰ বাগদাদত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত যোৱা নিশা ক্ষেপণাস্ত্ৰই আঘাত হানে। এই ঘটনাত দূতাবাসৰ চৌহদত থকা এখন হেলিপেডৰ কিছু ক্ষতি হয়। ইৰাক চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যালয় আৰু বিভিন্ন দেশৰ দূতাবাস থকা এই অঞ্চলটো গ্ৰীণ জ'নৰ অন্তৰ্গত। ইৰাকৰ ৰাজধানী মহানগৰখনত হোৱা আক্ৰমণত ইৰাণ সমৰ্থিত ইছলামিক গোটৰ দুজন সদস্য নিহত হোৱাৰ পাছতে আমেৰিকাৰ দূতাবাসত আক্ৰমণ সংঘটিত হয়। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দূতাবাসটোৰ ৰাডাৰ ব্যৱস্থাক লক্ষ্য কৰি এখন আত্মঘাতী দ্ৰোণে আক্ৰমণ চলায়। ইৰাক দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলা ছায়া যুদ্ধৰ স্থলী হিচাপে পৰিগণিত হৈ আহিছে। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ছৈয়দ আতা হছন ইনে আজি বিহাৰৰ 43 সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। লোকভৱনত আয়োজিত সমাৰোহত পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সংগম কুমাৰ চাহুৱে তেওঁক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ মুখ্যমন্ত্ৰীদ্বয় সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহা উপস্থিত থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে সমগ্ৰ পশ্চিম এছিয়া নিয়ন্ত্ৰণ কৰা আৰু ইজৰাইলক ধবংস কৰা ইৰাণৰ অভিপ্ৰায় এতিয়া নিঃশেষ হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীট্ৰাম্পে কয় যে ইৰাণৰ খাৰ্গ দ্বীপৰ সেনাবাহিনীৰ স্থানসমূহক লক্ষ্য কৰি আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে ধাৰাসাৰ বোমা নিক্ষেপ কৰিছে আৰু দ্বীপটোত থকা সামৰিক ঘাটিসমূহ সম্পূৰ্ণৰূপে ধবংস কৰা হৈছে। তেওঁৰ নিৰ্দেশত অঞ্চলটোৰ ইতিহাসত এয়াই আটাইতকৈ শক্তিশালী বোমা নিক্ষেপৰ ঘটনা। তেওঁ লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বীপটোত থকা তৈল আন্তঃগাঁথনিসমূহ এই আক্ৰমণৰ পৰা ৰেহাই দিয়া হৈছে। উল্লেখযোগ্য যে ইৰাণৰ খাৰ্গ দ্বীপটো ইৰাণৰ অৰ্থনীতিৰ জীৱন ৰেখা হিচাপে চিহ্নিত হৈ আহিছে। ইয়াৰ পৰাই দেশখনৰ প্ৰায় 90% খাৰুৱা তেল ৰপ্তানি কৰা হয়। তীব্ৰ অৰ্থনৈতিক সংকট আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বৰ্ধিত চাপৰ পৰিপ্ৰেক্ষিতত কিউবাৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ কেনেলে প্ৰকাশ কৰিছে যে কিউবাৰ চৰকাৰী প্ৰতিনিধিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আলোচনা কৰিছে। কিউবাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি চৰকাৰী টেলিভিছন চেনেলত এটা ভিডিঅ' প্ৰকাশ কৰি কয় যে কেতবোৰ আন্তৰ্জাতিক কাৰণতে এই আলোচনালানি অনুষ্ঠিত হৈছে। দ্বিপাক্ষিক সমস্যাৰ চিনাক্তকৰণ আৰু সমাধানৰ বাবে এই আলোচনাত প্ৰয়াস কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে দুয়োখন দেশৰ জনসাধাৰণ উপকৃত হ'ব পৰাকৈ ফলপ্ৰসূ কৰ্মসূচী বিচাৰি উলিওৱাত এই আলোচনাত গুৰুত্ব দিয়া হ'ব। এফ আই এইচ মহিলা হকী বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন তেলেংগানাৰ জি এম চি বালায়োগী হকী গ্ৰাউণ্ডত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। দুয়োটা দলেই ফাইনেল পৰ্যন্ত অপৰাজিত হৈ আছে। ছালিমা টেটেৰ নেতৃত্বৰ ভাৰতীয় দলটোৱে যোৱা নিশা অনুষ্ঠিত ছেমি ফাইনেলত ইটালীক 1-0 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ মনীষা চৌহানে খেলখনৰ 40 মিনিটত একমাত্ৰ গল দি দলক জয়লাভ কৰোৱায়। ইয়াৰ লগে লগে মহিলাৰ হকী বিশ্বকাপত তৃতীয়বাৰৰ বাবে ভাৰতৰ অংশগ্ৰহণ নিশ্চিত হৈ পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিশেষ কাৰ্যসূচীলৈ পঞ্জাৱত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত যোৱা বছৰৰ ছেপ্টেম্বৰত আটক কৰা লাডাখৰ নেতা সনম ৱাংচুকক কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মুকলি কৰি দিছে। ৰাছিয়া, চীন আৰু শেহতীয়াকৈ ভাৰতৰ পাছত বাংলাদেশৰ তেল পৰিবাহী জাহাজক হৰমুজ প্ৰণালীৰে চলাচল কৰাত ইৰাণে অনুমতি দিছে। আৰু এফ আই এইচ মহিলা হকী বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন বিয়লি 3 বজাত শুনিবলৈ পাব।